Tuhan, maka apa nih? Bateri polisi, pohon kumai polai. Bicar pohon yang batuwi kumuh hui. Bukasnya kita suami di jauh pada hui. Selesai yang berjalan paru, kumuh hui sudah berjalan paru. ৰাজধানী ঢাকা আৰু চট্টগ্ৰামৰ উত্তৰ পূব বন্দৰ চহৰত একেৰাহে দ্বিতীয় দিনৰ বাবে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছিল। এই প্ৰতিবাদত ঢাকাৰ প্ৰধান অঞ্চল শ্বাহবাগত 3 ঘণ্টাৰ অধিক সময় ধৰি যান বাহনৰ চলাচল বন্ধ হৈ পৰিছিল। সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলোৱাসকলক খৰতকীয়া বিচাৰ কৰাৰ বাবে বিশেষ ন্যায়াধীকৰণ গঠন, সংখ্যালঘুৰ বাবে 10% সংসদীয় আসনৰ আবণ্টন আৰু সংখ্যালঘুৰ সুৰক্ষা আদি দাবী সম্বলিত প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসহ সহস্ৰাধিক মুছলমান প্ৰতিবাদকাৰী সংখ্যালঘুৰ প্ৰতি সংহতি প্ৰকাশ কৰি আন্দোলনত যোগদান কৰিছিল। বাংলাদেশত সংখ্যালঘু হিন্দু আৰু অন্যান্য গোটক লক্ষ্য কৰি শেহতীয়া সংঘটিত হোৱা হিংসাম্মক ঘটনাৰ বিৰুদ্ধে কালি ৱাশ্বিংটনৰ হোৱাইট হাউছৰ সন্মুখত প্ৰতিবাদকাৰী এটা বৃহৎ দল সমাগত হৈছিল। ৱাশ্বিংটন, মেৰিলেণ্ড, ভাৰ্জিনিয়া আৰু নিউয়ৰ্ককে ধৰি দেশখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিবাদকাৰীসকলে হাতত আমেৰিকা আৰু বাংলাদেশ দুয়োখন দেশৰে পতাকা কঢ়িয়াই আনিছিল। চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰম নামভৰ্তিৰ চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ আৰু প্ৰৱেশ পৰীক্ষা নীট PG আজি অনুষ্ঠিত হৈছে। চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা নিয়ন্ত্ৰণ বোৰ্ডে আজি দুটাকৈ সময়সূচীত কম্পিউটাৰ মাধ্যমেৰে অনুষ্ঠিত কৰা এই পৰীক্ষাত দেশৰ 2 লাখতকৈ অধিক শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে। যোৱা জুন মাহতে এই প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও দেশৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত গোপনীয়তা ভংগৰ অভিযোগ উত্থাপন হোৱাৰ পৰিপ্ৰেক্ষিতত পৰীক্ষাৰ এদিন আগেয়ে এই পৰীক্ষাটো স্থগিত কৰা হৈছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ পূব, উত্তৰ পূব আৰু উত্তৰ পশ্চিম অংশত 16 আগষ্ট পৰ্যন্ত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পৰৱৰ্তী 5 দিনত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি অনুমান কৰিছে। এই সময়ছোৱাত হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ৰাজস্থান আৰু উত্তৰ প্ৰদেশতো মুষলধাৰ বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। অষ্ট্ৰেলিয়া এ দল আৰু ভাৰতৰ এ দলৰ মাজত চলি থকা মহিলাৰ 3খনীয়া T20 শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক 7 উইকেটত পৰাস্ত কৰি 3-0 পইণ্টেৰে শৃংখলাটো দখল কৰে। অষ্ট্ৰেলিয়াৰ ব্ৰিছবেনৰ এলেন বৰ্ডাৰ খেলপথাৰত অনুষ্ঠিত হোৱা খেলখনত অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে ফিল্ডিং কৰে। প্ৰথম ইনিংছত ভাৰতে বান্ধি দিয়া 121 ৰাণৰ লক্ষ্য অষ্ট্ৰেলিয়াই 13 অভাৰ 5টা বলতে সংগ্ৰহ কৰি খেলখনত বিজয় সাব্যস্ত কৰে। তাহিনা মেগ্ৰাভ নেতৃত্বাধীন অষ্ট্ৰেলিয়া দলটো সমগ্ৰ T20 শৃংখলাটোত অপৰাজয় হৈ থাকে। শৃংখলাটোৰ প্ৰথমখন খেলত 5 ৰাণত জয়লাভ কৰাৰ পাছত দ্বিতীয়খন খেলত ভাৰতক 8 উইকেটত পৰাস্ত কৰিছিল। দুয়োটা দলে এতিয়া 14 আগষ্টৰ পৰা মেকেট হ'বলগীয়া 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাত মুখামুখি হ'ব। প্ৰায় 3 সপ্তাহজোৰা ৰোমাঞ্চকৰ খেল প্ৰতিযোগিতাৰ অন্তত আজি নিশা আকৰ্ষণীয় সামৰণি অনুষ্ঠানেৰে পেৰিছ অলিম্পিকৰ অন্ত পৰিব। সামৰণি অনুষ্ঠান ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। অনুষ্ঠানৰ সময়ত ষ্টেডিয়ামত 80,000 দৰ্শক উপস্থিত থকাৰ সম্ভাৱনা আছে। সামৰণি অনুষ্ঠানত 2028 চনত লছ এঞ্জেলছত হ'বলগীয়া পৰৱৰ্তী অলিম্পিক ক্ৰীড়া মহোৎসৱৰ আয়োজক কমিটীৰ হাতত অলিম্পিক পতাকা অৰ্পণ কৰা হ'ব। ভাৰতে এইবাৰৰ অলিম্পিকত 1টা ৰূপ আৰু 5টা ব্ৰঞ্জসহ মুঠ 6টা পদক লাভ কৰি 71 সংখ্যক স্থানত আছে। মনোভাকৰে ব্ৰঞ্জৰ পদক হস্তগত কৰি এইবাৰ অলিম্পিকত দেশৰ হকে প্ৰথমটো পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। ভাকৰ অলিম্পিকৰ শ্বুটিঙত পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা। পাছত খেলুৱৈগৰাকীয়ে সৌৰভজিৎ সিঙৰ সৈতে 10 মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাৰ দলীয় শিতানত আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকৰ একেটা সংস্কৰণতে 2টাকৈ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাসত নাম লিপিবদ্ধ কৰে। স্বপ্নৰীণ কোশালে শ্বুটিঙত দেশৰ হকে তৃতীয়টো পদক অৰ্জন কৰে। ইয়াৰ পাছত ভাৰতীয় পুৰুষ হকী দলে 4ৰ্থটো ব্ৰঞ্জৰ পদক অৰ্জন কৰে। একেদৰে নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰত ৰূপৰ পদক হস্তগত কৰে। ভাৰতৰ উদীয়মান খেলুৱৈ অমান চেহৰাৱতে পুৰুষৰ মল্লযুদ্ধ 57 কিলোগ্ৰাম ওজন শাখাত ফ্ৰীষ্টাইল শিতানত ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকৰ পদক জয় কৰা দেশৰ কনিষ্ঠতম খেলুৱৈৰূপে পৰিগণিত হয়। সিঙে 39টা সোণ, 27টা ৰূপ আৰু 24টা ব্ৰঞ্জসহ মুঠ 90টা পদকেৰে এইবাৰৰ অলিম্পিকৰ পদক তালিকাত শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰই 38টা সোণ, 42টা ৰূপ আৰু 42টা ব্ৰঞ্জৰ পদককে ধৰি মুঠ 122টা পদকেৰে তালিকাৰ দ্বিতীয় স্থানত আছে। অষ্ট্ৰেলিয়াই 18টা সোণ, 18টা ৰূপ আৰু 14টা ব্ৰঞ্জসহ মুঠ 50টা পদকেৰে তৃতীয় স্থান দখল কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ফিজি, নিউজিলেণ্ড আৰু তিমৰ ৰাষ্ট্ৰৰ চিকিৎসা ভ্ৰমণ সামৰি নতুন দিল্লীলৈ বুলি ৰাওনা হৈছে। জম্মু কাশ্মীৰত কালি সুৰক্ষা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত 2জন জোৱান শ্বহীদ হৈছে আৰু অন্য 2জন অসামৰিক লোক আহত হৈছে। বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ নেতা মহম্মদ ইউনুছে দেশখনত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাত গৰিহণা দিয়াৰ লগতে এই ঘটনাক জঘন্য বুলি অভিহিত কৰিছে আৰু প্ৰায় 3 সপ্তাহজোৰা ৰোমাঞ্চকৰ খেল প্ৰতিযোগিতাৰ অন্তত আজি নিশা আকৰ্ষণীয় সামৰণি অনুষ্ঠানেৰে পেৰিছ অলিম্পিকৰ অন্ত পৰিব। আমাৰ বাতৰি ইমানতে অন্ত পৰিছে।